জিহিজকেল দ অধ্যায়। ঈশ্বৰীয় অগ্নি জিৰচালেমৰ ওপৰত পৰাৰ দৰ্শন। তেতিয়া মই কৰূপকেইজনৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপ যেন বস্তুটো গম্বুজৰ ফালে চাই দেখিলোঁ। তেওঁলোকৰ ওপৰত এটি নীলকান্ত মণিৰ নিচিনা, এখন সিংহাসনৰ মূৰ্তি নিচিনা এক পদাৰ্থই দেখা দিছিল। আৰু জিহুৱাই হনহোতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনক কৈছিল, তুমি ঘূৰি থকা চক্ৰবোৰৰ মাজলৈ কৰূপকেইজনৰ তললৈ গৈ তেওঁলোকৰ মাজৰ পৰা অঞ্জলি ভৰাই জুই আঙঠা লৈ নগৰখনত সেইবোৰ হিঁচৰিত কৰি পেলোৱা। তেতিয়া সেই পুৰুষজন মই লক্ষ্য কৰি থাকোঁতেই তাত সোমাল। সেই পুৰুষজন সোমোৱা সময়ত কৰূপকেইজন গৃহৰ সোঁফালে থিয় হৈ আছিল আৰু ভিতৰ চোতালখন মেঘেৰে পৰিপূৰ্ণ হৈ আছিল। তেতিয়া জিহুৱাৰ গৌৰৱ কৰূপকেইজনৰ পৰা উঠি গৈ গৃহৰ দুৱাৰ দলিৰ ওপৰত আছিল আৰু গৃহটি মেঘেৰে আৰু চোতালখন জিহুৱাৰ গৌৰৱৰ দীপ্তিৰে পৰিপূৰ্ণ হৈছিল। আৰু সৰ্বশক্তিমান ঈশ্বৰে কথা কোৱা সময়ৰ শব্দৰ দৰে কৰূপকেইজনৰ ডেউকাৰ শব্দ বাহিৰ চোতাললৈ শুনা গৈছিল। তুমি ঘূৰি থকা চক্ৰবোৰৰ মাজৰ পৰা কৰূপকেইজনৰ মাজ ঠাইৰ পৰা জুই লোৱা, এইবুলি তেওঁ হনহোতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনক আজ্ঞা দিয়াত তেওঁ সোমাই গৈ এটা চক্ৰৰ কাষত থিয় হ'ল। তেতিয়া কৰূপজনে কৰূপকেইজনৰ মাজৰ পৰা তেওঁলোকৰ মাজত থকা জুইলৈ হাত মেলি তাৰ কিছুলৈ হনহোতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনৰ হাতত দিলে। সেইখিনি লৈ ওলাই আহিল আৰু কৰূপকেইজনৰ গাত তেওঁলোকৰ নিজ নিজ ডেউকাৰ তলত মানুহৰ হাতৰ নিচিনা এক বস্তু দেখা গ'ল। পাছত মই চাই দেখিলোঁ আৰু চোৱা, এজন কৌৰৱৰ কাষত এটা চক্ৰ আৰু আন কৌৰৱৰ কাষত আন চক্ৰ, এইদৰে চাৰিজন কৌৰৱৰ কাষত চাৰিটা চক্ৰ আছিল আৰু সেই চক্ৰকেইটাৰ আভা বৈদুৰ্য মণিৰ নিচিনা, আৰু সেইবোৰৰ আকৃতি হ'লে চাৰিওটা একে আকৃতিৰ, এনে লাগে যেন চক্ৰৰ মাজতহে চক্ৰ আছে। যোৱা সময়ত সেইবোৰ চাৰিওকাষে যায়, যোৱা সময়ত সেইবোৰ কোনোফালে নুঘূৰে, কিন্তু যি ঠাই মূৰটোৰ সন্মুখ সেইবোৰ সেই ঠাইৰ ফালে পাছে পাছে যায়, যোৱা সময়ত কোনোফালে নুঘূৰে। আৰু তেওঁলোকৰ গোটেই গা আৰু তেওঁলোকৰ পিঠি, হাত, ডেউকা আৰু চক্ৰ চাৰিওফালে চকুৰে ভৰা। তেওঁলোক চাৰিজনেৰেই চক্ৰ চকুৰে ভৰা। সেই চক্ৰকেইটাৰ বিষয়ে হ'লে মই সেইবোৰক ঘূৰি থকা চক্ৰ বুলি মতা শুনিলোঁ। প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ, প্ৰথমখন কৌৰৱৰ, দ্বিতীয়খন মানুহৰ, তৃতীয়খন সিংহৰ আৰু চতুৰ্থখন পুৰৰ পক্ষীৰ মুখ। পাছত কৌৰৱকেইজনৰ ওপৰলৈ উঠি গ'ল। কবাৰ নদীৰ পাৰত মই দেখা প্ৰাণী সেইবোৰ। কৰূপকেইজন যোৱা সময়ত চক্ৰকেইটাও তেওঁলোকৰ কাষে কাষে যায় আৰু কৰূপকেইজনে পৃথিৱীৰ পৰা ওপৰলৈ উঠিবলৈ ডেউকা দঙা সময়ত চক্ৰকেইটায়ো তেওঁলোকৰ কাষ নেৰে। তেওঁলোক ৰলে সেইবোৰো ৰয় আৰু তেওঁলোক ওপৰলৈ উঠা সময়ত সেইবিলাকো তেওঁলোকৰ লগত উঠে, কিয়নো প্ৰাণীকেইজনৰ আত্মা সেইবোৰত আছিল। পাছত জিহুৱাৰ গৌৰৱ দুৱাৰ দলিৰ ওপৰৰ পৰা প্ৰস্থান কৰি কৰূপকেইজনৰ ওপৰত ৰ'ল। কৰূপকেইজনে প্ৰস্থান কৰোঁতে ডেউকা দাঙি মোৰ সন্মুখেৰে পৃথিৱীৰ পৰা ওপৰলৈ উঠি গ'ল আৰু তেওঁলোকৰ কাষে কাষে চক্ৰকেইটাও গ'ল। তেওঁলোক জিহুৱাৰ গৃহৰ পূব দিশৰ বাটচৰাৰ দুৱাৰ মুখত থিয় হ'ল আৰু ইজৰাইলৰ ঈশ্বৰ মহিমা তেওঁলোকৰ ওপৰত আছিল। তেতিয়া মই ইজৰাইলৰ ঈশ্বৰৰ তলত থকা কবাৰ নদীত দেখা দৰখনৰ পশুবোৰৰ কথা স্মৰণ কৰিলোঁ আৰু বুজিব পাৰিলোঁ যে সেইবোৰ কৌৰৱ আছিল। প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ আৰু চাৰিখন চাৰিখন ডেউকা আৰু নিজ নিজ ডেউকাৰ তলত মানুহৰ হাতৰ দৰে হাত আছিল। তেওঁলোকৰ মুখৰ আকৃতিৰ বিষয়ে হলে মই কবাৰ নদীৰ ওচৰত দেখা মুখেই মুখ আৰু একে আকৃতি একে বস্তু। তেওঁলোক প্ৰতিজনে পোনে পোনে যায়।